এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোলাঘাট জিলাৰ নুমলীগড়ত 12,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দুটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নুমলীগড় শোধনাগাৰত 5,000 কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰে। তেওঁ 7,231 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত কয় যে গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে। প্ৰকল্পটোৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি আৰু ৰাজ্যখনত সামগ্ৰিকভাৱে আৰ্থ সামাজিক বিকাশ সম্ভৱ হ'ব বুলিও তেওঁ আশা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জৈৱ ইথানল প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰী তথা বাঁহ খেতিয়কসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে বাঁহক ইথানললৈ ৰূপান্তৰ কৰি ৰাজ্যৰ 50,000 বাঁহ খেতিয়কৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। অনুষ্ঠানত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰূপেশ গোৱালকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকে। ইয়াৰ পূৰ্বে দৰং জিলাৰ মঙলদৈত 3টা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰি শ্ৰীমোদীয়ে দেশৰ ভূমিত অনুপ্ৰৱেশকাৰী আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব। শ্ৰীমোদীয়ে আজি মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে মঙলদৈত আয়োজিত এখন জনসভাত বিৰোধী পক্ষ, বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী সৰব হৈ উঠে। তেওঁ অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সন্মান আৰু সংৰক্ষণৰ লগতে ৰাজ্যখনৰ দ্ৰুত বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেৱল বৰ্তমানৰ বাবে নহয় বৰং অহা 40-50 বছৰৰ বাবে দেশৰ আন্তঃগাঁথনি শক্তিশালী কৰি ৰখাত গুৰুত্ব দিছে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ বাবে দেশৰ প্ৰতিজন নাগৰিক আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ এই কথাত সন্তোষ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰা GST ব্যাপক সংস্কাৰৰ বিষয়েও উল্লেখ কৰে। আজি মঙলদৈ আৰু মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰা 6,500 কোটি টকাৰ প্ৰকল্পই ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰং জিলাত আধাৰশিলা স্থাপন কৰা 6,300 কোটি টকাৰ 3টাকৈ আন্তঃগাঁথনিমূলক প্ৰকল্পই অঞ্চলটোৰ উন্নয়নৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ আজি পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে। নামঘৰসমূহত ভকত আৰু আয়তীসকলে নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠানৰ আয়োজন কৰে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে বুলি আমাৰ মাজুলী সংবাদদাতাই জনাইছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃষ্ণ নৃত্য, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়লি 4:41 ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত 5.9 প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ সমীপত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত দেৱালত ফাট মেলা, চিলিং খহি পৰাকে ধৰি বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাব বজাৰত ভূমিকম্পৰ ফলত এখন দোকান ভাঙি পৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। ভূমিকম্পৰ জোকাৰণি মেঘালয় আৰু মণিপুৰতো অনুভূত হয়। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টি তথা বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ কুটুহাৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণে শস্য অনিষ্ট কৰিছে। এই সংক্ৰান্তত কৃষকসকলে জিলা কৃষি বিভাগৰ পৰা যথেষ্ট সঁহাৰি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি কৃষকসকলক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।